আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰি পঢ়িছো মৰমী কাশ্যপে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে অসমত 65গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। এই পৰ্যায়ত 5খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। মনোনয়নসমূহ আজি পৰীক্ষা কৰা হয়। এই পৰ্যায়ত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপি সাংসদ কৃপানাথ মাল্লা, দিলীপ শইকীয়া, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বি পি এফৰ বিধায়ক দুৰ্গা দাস বড়ো আছে। এ আই ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছেও তৃতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। বিশেষকৈ অহা 19 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে ডিগবৈত বিজয় সংকল্প সমদলত অংশগ্ৰহণ কৰাৰ পাছত টিংখাঙৰ ঔগুৰিত অনুষ্ঠিত নিৰ্বাচনী সভাত সোণোৱালৰ হৈ প্ৰচাৰ অভিযান চলায়। লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সোণোৱালে জোনাইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। আনহাতে চিৰাঙৰ বিজনীত বিজেপিৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত 500ত যুৱক যুৱতীয়ে বিজেপিত যোগদান কৰে। কোকৰাঝাৰতো ইউ পি পি এলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বি টি আৰৰ মুৰববী প্ৰমোদ বড়োৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত 700ত যুৱক যুৱতীয়ে ইউ পি এলত যোগদান কৰে। বৰপেটাত অসম গণ পৰিষদৰ বুথ সমিতিৰ এখন কৰ্মী সভা আজি অনুষ্ঠিত হয়। বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ কাৰ্যালয়ত অনুষ্ঠিত কৰ্মী সভাত দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে। বিভিন্ন বুথ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থকা এই সভাখনত কলিতাই বুথ শক্তিশালী কৰিবলৈ সকলোকে সৰ্বাধিক গুৰুত্ব দিবলৈ আহান জনায়। সমগ্ৰ লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি ফিল্ম ছচাইটীৰ সহযোগত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাটৰ নাটখনি নাট্যকাৰ আৰু পৰিচালক বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰো। নাটকৰ যোগেদি তৃতীয় লিংগৰ ভোটাৰক এইবাৰ লোকসভা নিৰ্বাচনত বিশেষ সুবিধা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰা হয়। অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক জয়দেৱ মুখ্যোপাধ্যায়, নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক, আৰক্ষী পৰ্যবেক্ষক, কাৰ্বি আংলং জিলাৰ আয়ুক্তকে ধৰি জিলাখনৰ অন্যান্য প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। নতুন ভোটদাতাসকলৰ সজাগতাৰ বাবে বাক্সা জিলাতো প্ৰশাসনে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভোটদানৰ সজাগতা সভা অনুষ্ঠিত কৰে। বাক্সা জিলাৰ জালাহৰ বি বি কিষাণ মহাবিদ্যালয়তো আজি নতুন ভোটাৰসকলৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট শিল্পী মনীষা হাজৰিকাই অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ অতিৰিক্ত আয়ুক্ত কবিতা ফাংচুৰ লগতে জিলাখনৰ অন্যান্য প্ৰশাসনীয় কেইবাগৰাকীও বিষয়া অংশগ্ৰহণ কৰে। একেদৰে আজি নিকাশী জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয় আৰু বৰমা মহাবিদ্যালয়তো নতুন ভোটাৰসকলৰ বাবে সজাগতা সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কিছু সাল সলনি ঘটাইছে। নতুন পদ্ধতি অনুসৰি এতিয়া দক্ষতাভিত্তিক প্ৰশ্ন অধিক হোৱাৰ পৰিৱৰ্তে বিস্তৃত উত্তৰৰ প্ৰশ্নৰ সংখ্যা কম হ'ব। সংশোধিত নিৰ্দেশাৱলী অনুসৰি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বহু বিকল্প থকা প্ৰশ্নৰ ৰূপত দক্ষতাভিত্তিক প্ৰশ্নসমূহ পূৰ্বৰ 40%ৰ পৰা 50%লৈ বৃদ্ধি কৰা হৈছে। আনহাতে 2024-25 শৈক্ষিক বৰ্ষত চমু তথা দীৰ্ঘ উত্তৰৰ প্ৰশ্নকে ধৰি বিস্তৃত উত্তৰৰ প্ৰশ্নসমূহ 40%ৰ পৰা 30%লৈ হ্ৰাস কৰা হৈছে। অৱশ্যে 2024-25 শৈক্ষিক বৰ্ষৰ নৱম আৰু দশম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ প্ৰশ্নকাকতৰ গাঁথনিত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:30 বজাত চলন্তিকা লোকনিৰ্ণয় 2024 শীৰ্ষক অনুষ্ঠানত তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পলৰ সৈতে হোৱা এটা কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব তিনিচুকীয়াৰ সংবাদদাতা মনোৰঞ্জন মৰাণে। অনুষ্ঠানত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্তগৰাকীৰ সৈতে বাৰ্তালাপ কৰা হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব।